এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰচাৰ অভিযান। আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। ৰাজ্যজুৰি কাইলৈৰ পৰা 9 এপ্ৰিল পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যৰ 3টা স্থানত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি আগবেলা বৰপেটা ৰোডত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। সভাত দিয়া ভাষণত তেওঁ দেশক বিকশিত আৰু আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে বিগত 10 বছৰত অসমত শান্তি আৰু উন্নয়নৰ পৰিৱেশে বিৰাজ কৰিছে। এই দশকটোত জনসাধাৰণে নিৰাপত্তাহীনতা পৰিৱেশৰ পৰা সকাহ লাভ কৰিছে বুলি তেওঁ কয়। আন্তঃগাঁথনি উন্নয়নৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলত পৰ্যটন ক্ষেত্ৰৰ বিকাশ হৈছে। তেওঁ ৰাজনৈতিক প্ৰক্ৰিয়াত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি হোজাইৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ
চলায়। असम के उन लाखों परिवार तक भी बिजली पहुंची है जो सालों साल से बिजली कनेक्शन का इंतजार कर रहे थे। आज असम हर परिवार को 24 घंटे बिजली देने के लक्ष्य के बहुत बहुत करीब पहुंच चुका है। साथियों, सोलर पावर को लेकर भी असम में शानदार काम हुआ है। आने वाले वर्षों में अनेक नए बिजली कारखाने यहाँ लगने जा रहे हैं और असम सरकार के प्रयासों को केंद्र सरकार की योजनाओं से भी मदद मिली है।
দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি বৰাক উপত্যকাত উপস্থিত হৈ কাইলৈ পাথাৰকান্দিৰ দুখন নিৰ্বাচনী সভাত অংশ ল'ব। তেওঁ শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আন এখন সভাত অংশ ল'ব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বৰাকৰ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। সভাত দিয়া ভাষণত শ্ৰীখাৰ্গে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ কাম কাজৰ সমালোচনা কৰে।
अवैध प्रवासियों को देश से निकाला गया था, लेकिन मोदी जी के राज में 2014 से 2019 के बीच केवल 2567 लोगों को निकाले गए। ये क्यों मैं बात बोल रहा हूँ कि भाई कांग्रेस ने कुछ नहीं किया, यूपीए कांग्रेस ने कुछ नहीं हुआ। अरे ऐसा तो नहीं है, देश को आजादी मोदी प्राइम मिनिस्टर बनने के बाद हुआ क्या? तो ऐसी बात, अरे आप जो भी बच्चे थे तो देश को आजादी मिली, लेकिन यहाँ का बड़े बड़े बात करते कांग्रेस ने ऐसा किया, कांग्रेस ने देश को लूटा, गांधी फैमिली ने ऐसा किया। अरे गांधी फैमिली के लोग तो देश को कुर्बान करे।
জিলাখনৰ বৰখলা বিধানসভা সমষ্টিৰ দলুত আয়োজিত নিৰ্বাচনী জনসভাত শ্ৰীখাৰ্গেৰ সৈতে জিতেন্দ্ৰ সিঙো উপস্থিত থাকে। কাইলৈ শ্ৰীখাৰ্গে এখন সংবাদমেল সম্বোধন কৰিব। দলৰ নেতা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়ায়ো ব্যাপক প্ৰচাৰ চলাই আছে। শ্ৰীগগৈয়ে আজি ৰহাত প্ৰচাৰ চলায়। প্ৰচাৰৰ সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে শাসকীয় চৰকাৰৰ কাম কাজৰ সমালোচনা কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথৰ বিহালীত বিজয় সংকল্প সভাত অংশ লয়। বিহালীৰ কেতলা পথাৰত অনুষ্ঠিত সভাত ডঃ শৰ্মাই বিজেপি দলৰ প্ৰাৰ্থী মুনিন্দ্ৰ দাসৰ হৈ প্ৰচাৰ চলায়। তেওঁ বৰচলা, বিশ্বনাথ, কলিয়াবৰ, বৰহমপুৰ, তেজপুৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। দলৰ নেতা জে পি নাড্ডাই আজি ডুমডুমা সমষ্টিত প্ৰচাৰ সভাত অংশ লয়। ৰূপাই হাইস্কুল খেলপথাৰত আয়োজিত সভাত শ্ৰীনাড্ডাই চৰকাৰৰ কল্যাণমূলক কাম কাজসমূহৰ বিষয়ে উল্লেখ কৰে। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰে। নেতাগৰাকীয়ে আজি নগাঁৱত প্ৰচাৰ চলোৱাৰ কথা। কাছাৰ জিলাত আজি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বাহজাহান লস্কৰৰ হৈ পশ্চিমবংগৰ বৰহমপুৰ লোকসভাৰ সাংসদ ইউছুফ পাঠানে প্ৰচাৰ চলায়। তেওঁ এখন মটৰচাইকেল সমদলতো অংশ লয়। তেওঁৰ সৈতে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ উপস্থিত থাকে। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিত আজি ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰে প্ৰচাৰ চলায়। শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীৱ হৈ উঠিছে। কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদে আজি ঠাকুৰ দীঘিৰ বজাৰত নিৰ্বাচনী সভাত অংশ লয়। তামোলপুৰ জিলাত আজি ইউ পি পি এল দলৰ এটা বিশাল সমদল উলিওৱা হয়। তামোলপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী প্ৰমোদ বড়োৰ সমৰ্থনত মটঙা চকৰ পৰা পুৰণ চকলৈকে উলিওৱা বিশাল শোভাযাত্ৰাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈয়ে আজি শিৱসাগৰৰ পানবেচাত এখন জনসভাত অংশ লৈ প্ৰচাৰ চলায়।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ বিদ্যাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া শিক্ষা। শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো বিজেপি চৰকাৰৰ প্ৰধান দায়িত্ব। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
9 এপ্ৰিল বন্ধ বুলি ভাবিছে, আহা ভুল কৰিছে। বন্ধ হয় কিন্তু ফুৰিবলৈ যাবলৈ নহয় দেই, আপোনাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। নমস্কাৰ, মই আৰ জে যুগান্তৰ আপোনাৰ সৈতে আছো মহাবাহু এফএমত। 9 তাৰিখে যদি ফুৰাৰ প্লেন আছিল কেনচেল কৰক আৰু আপোনাৰ নিজৰ ভোট কেন্দ্ৰত গৈ ভোটদান কৰক, কাৰণ আপুনি জানেই গণতন্ত্ৰত ৰাইজেই ৰজা। আপোনাৰ বাবে দেশ আগুৱাব, গতিকে অংশীদাৰ হওক আৰু আপোনাৰ আটাইতকৈ শক্তিশালী অধিকাৰ সাব্যস্ত কৰি ভোটদান কৰক।
বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাত নিৰ্বাচন সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত কাইলৈ বিয়লি 5 বজাৰ পৰা ভোটগ্ৰহণ সমাপ্ত নোহোৱালৈকে ৰাজহুৱা সভা সমদল আদি নিষিদ্ধ কৰা হৈছে। জিলা আয়ুক্ত কিমনে চাংচানে আজি ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰে। এই সময়ছোৱাত ৰাজহুৱা স্থানত 5 বা ততোধিক ব্যক্তিৰ সমাৱেশৰ ওপৰতো বাধা আৰোপ কৰা হৈছে। যোৰহাট জিলাত নিৰ্বাচনৰ সময়ত হ'বলগীয়া ৱেবকাষ্টিং ব্যৱস্থা আৰু ইয়াৰ তদাৰকৰ বাবে স্থাপন কৰিবলগীয়া নিয়ন্ত্ৰণ কক্ষ সন্দৰ্ভত আজি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয় আৰু যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ সবিশেষ বুজ লয়। আজিৰ বৈঠকত জিলাৰ ৰিটাৰ্ণিং বিষয়াসকলৰ লগতে ৱেবকাষ্টিং কোষৰ ভাৰপ্ৰাপ্ত বিষয়া, সহকাৰী বিষয়াৰ লগতে নিৰ্বাচনৰ সৈতে জড়িত আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তই নিয়ন্ত্ৰণ কক্ষসমূহৰ আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত দিশসমূহ খৰতকীয়া কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলাখনত ডাকবেলাযোগে জৰুৰীকালীন কৰ্তব্যত নিয়োজিত কৰ্মচাৰীসকলৰ ভোটদান চলি আছে। লখিমপুৰ জিলাত আজি নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ এটা দলীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনত কেইবাখনো মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিষয়াসকলক নিৰ্বাচনী কাম কাজ সম্পৰ্কে অৱগত কৰোৱা হয়। আসন্ন বিধানসভা নিৰ্বাচনত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে আজি তেজপুৰত এটা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাৰ প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচকৰ অংশগ্ৰহণ পদক্ষেপৰ অংশ হিচাপে চাইকেল শোভাযাত্ৰা বাহিৰ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ কৰা এই চাইকেল শোভাযাত্ৰাত 50 গৰাকী চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি কাইলৈৰ পৰা 9 এপ্ৰিল পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। শ্ৰীভূমি জিলা প্ৰশাসনে জিলাখনত এই সময়ছোৱাত সুৰাপান আৰু বিক্ৰী তথা মজুতকৰণ নিষিদ্ধ কৰিছে। কাইলৈ বিয়লি 5 বজাৰ পৰা 9 এপ্ৰিলৰ বিয়লি 5 বজালৈ এই নিষেধাজ্ঞা বলবৎ থাকিব। তদুপৰি 4 মেৰ ভোটগণনাৰ দিনাও ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা বলবৎ থাকিব। এই সময়ছোৱাত কোনো লোকে ব্যক্তিগতভাৱে সুৰা মজুত কৰি ৰাখিলে 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব। ডিব্ৰুগড় জিলাতো প্ৰশাসনে কাইলৈৰ পৰা 48 ঘণ্টাৰ বাবে সুৰা নিষিদ্ধ ঘোষণা কৰিছে। এই সময়ছোৱাত সুৰাৰ বিক্ৰী, সৰবৰাহ আৰু মজুতকৰণ নিষিদ্ধ কৰা হৈছে। জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই সময়ছোৱাত জিলাখনৰ সকলো পাইকাৰী গুদাম, খুচুৰা বিপণী, সুৰাৰ বিপণী, হোটেল, বাৰ আদিত সুৰা বিক্ৰী নিষিদ্ধ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰচাৰ অভিযান। আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। ৰাজ্যজুৰি কাইলৈৰ পৰা 9 এপ্ৰিল পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।